এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান, সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালৰ অভিভাষণৰ আলোচনাত অংশ লৈ ৰাজ্যপালগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিজেপি মিত্ৰজোঁটক এইবাৰ নিৰ্বাচনত ৰাজ্যখনৰ 50% লোকে ভোট প্ৰদান কৰিছে আৰু এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 1 কোটি মানুহৰ ভোট লাভ কৰিছে। ৰাজ্যখনৰ কোনো জাতি জনজাতিক বাদ দি বিজেপিয়ে এই যাত্ৰাত অকলেই জয়লাভ কৰা নাই বুলি মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে বিকাশ আৰু সুৰক্ষাৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক বিপুল ভোটেৰে জয়যুক্ত কৰিছে। ভাষণত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰসংগও উল্লেখ কৰে। বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে বিধানসভালৈ অহা বিধায়কসকলৰ লগতে প্ৰতিগৰাকী বিধায়ককে অভিনন্দন জনায়।
সদনৰ যুৱ বিধায়কসকলক যি দলৰে নহওক কিয় মই সকলোকে অভিনন্দন জনাইছো আৰু পবিত্ৰ সদনলৈ আদৰণি জনাইছো। আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব। ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 69(1) নিয়মৰ অধীনত উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সদনতে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026 উত্থাপন কৰিবলৈ অধ্যক্ষৰ পৰা অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতেই কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনেৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱটো গ্ৰহণৰ বাবে উত্থাপন কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। উল্লেখযোগ্য যে ক্ৰমাগত তৃতীয়বাৰলৈ বিজেপিৰ নেতৃত্বত ৰাজ্যত NDAৰ চৰকাৰ গঠন হৈছে। দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত নতুন সদস্যৰ সংখ্যা 24 হোৱাৰ বিপৰীতে 4গৰাকী মহিলা নেত্ৰী আছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰু সন্দৰ্ভত ৰায়দান কৰিব। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোন কোন ধাৰাত বিচাৰ চলিব সেই কথা আজি নিৰ্ণয় কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে বিগত দিনসমূহত যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে কেইবাগৰাকী অধিবক্তাই অভিযুক্তসকলক নিৰ্দোষী আখ্যাৰে ভিন্ন যুক্তি আগবঢ়ায়। এনে যুক্তি শুনাৰ পাছতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে সাতজন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। দেশৰ বাণিজ্য মহানগৰী মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুম্বাইৰ মাজমজিয়াৰ কটন গ্ৰীণত ভূমিখিনিৰ স্বত্ব প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ নগাঁও জিলাৰ আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নবী মুম্বাইত থকা অসম ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন ভৱনটোৱে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি, পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলি অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয়।
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্ৰীণত ইতিমধ্যে এই মাটি টুকুৰা ক্ৰয় কৰা হৈছিলে আৰু এই মাটি টুকুৰা চৰকাৰী ৰূপে অসম চৰকাৰে সমজি ল'লে। ইয়াত সুন্দৰ এটা অসম ভৱন নিৰ্মাণ কৰা হ'ব। এইটো অসম ভৱন দ্বিতীয় অসম ভৱন হ'ব মুম্বাইত অসম চৰকাৰৰ, আৰু ইয়াত কৰ্কট ৰোগীসকল থকাৰ ব্যৱস্থাৰ লগতে কৰ্কট ৰোগীসকলৰ বাবে টাটা হস্পিটেল মাত্ৰ 4 কিলোমিটাৰ দূৰ, আৰু অসমৰ বাকী যোনখিনি অতিথি আছে সেই সিদ্ধান্ত ল'ব কেনেধৰণে আগবঢ়াই লৈ যাব লাগে।
অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়েই গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ হ'ব। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি অভয়াৰণ্য কৰ্তৃপক্ষই এই সিদ্ধান্ত জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অহা 29 মে'ৰ পৰা বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।